Ja, ak ang bani. বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান চৰকাৰ মহিলা সবলীকৰণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাছিয়াই যোৱা নিশা ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণত 14 লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতীয় মহিলা কাবাডীৰ দলে পঞ্চমবাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে আৰু ভাৰত কাইলৈ ডুবাইত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি আন্তৰ্জাতিক নাৰী দিৱস। এই দিনটোত দেশ, ভাষা, সংস্কৃতি, অৰ্থনীতি অথবা ৰাজনৈতিক পৰিধি নিৰ্বিশেষে বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰা মহিলাসকলক স্বীকৃতি প্ৰদান কৰা হয়। এই বছৰ আন্তৰ্জাতিক নাৰী দিৱসৰ মূল বিষয়বস্তু হৈছে সকলো মহিলা আৰু কন্যাৰ বাবে অধিকাৰ, ক্ষমতা আৰু সবলীকৰণ। এই বিষয়বস্তুৰ জৰিয়তে সকলোৰে বাবে সমান অধিকাৰ আৰু সুযোগৰ দুৱাৰ মুকলি কৰাৰ লগতে সৰ্বাত্মক ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰিছে। ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থা হবলৈ ওলোৱাৰ বাবে এনে আৱশ্যকতা জৰুৰী বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে উল্লেখ কৰিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নতুন দিল্লীত নাৰী শক্তিৰ জৰিয়তে বিকশিত ভাৰত বিষয়বস্তুৰে আয়োজিত এখন দিনজোৰা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ কন্যাসকলে বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে মহিলাৰ প্ৰগতিৰ বাবে সহায়ক বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত সমাজৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে সবল কৰি তোলাৰ লগতে উন্নত ভাৰত গঢ়াৰ লক্ষ্যত নেতৃত্ব প্ৰদান কৰিব পৰাকৈ সমৰ্থ কৰি তোলাৰ বাবে অহৰহ কাম কৰি আছে। তেওঁ নাৰী শক্তি বন্দনা অধিনিয়মৰ জৰিয়তে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাক ঐতিহাসিক বুলি অভিহিত কৰে। মহিলাসকলক আত্মসহায়ক গোটৰ সৈতে জড়িত কৰা, আৰ্থিক স্বাৱলম্বিতাৰ বাবে লাখপতি বাইদেউ কাৰ্যসূচী ৰূপায়ণ আৰু নমো ড্ৰোন যোজনাৰ লেখীয়া চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বাবে মহিলাসকল বিভিন্ন ক্ষেত্ৰত আত্মবিশ্বাসৰ সৈতে আগবাঢ়িছে আৰু সফলতাৰ নতুন শিখৰত উপনীত হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে আন্তৰ্জাতিক নাৰী দিৱস মহিলাসকলৰ অমূল্য অৱদানৰ প্ৰতি সন্মান জনোৱা আৰু লিংগ সমতাৰ অৱধাৰণা সুদৃঢ় কৰাৰ এটা উপলক্ষ। কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেহৱাল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়েও এই সন্মিলনত ভাষণ দিয়ে। বৰ্তমান চৰকাৰ মহিলা সবলীকৰণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি বাইদেউ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। মহিলাসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত মহিলাৰ নেতৃত্বত বিকাশৰ দিশে অগ্ৰসৰ হৈছে। তেওঁ কয় যে চৰকাৰে প্ৰতিটো পদক্ষেপত মহিলাৰ মৰ্যাদা আৰু কল্যাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ লগতে কয় যে চৰকাৰে সমগ্ৰ দেশত হাজাৰ হাজাৰ শৌচালয় নিৰ্মাণ কৰিছে আৰু ইয়াৰ জৰিয়তে মহিলাসকলৰ বাবে বুনিয়াদী অনাময় সুবিধা সুলভ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে মহিলাসকলৰ মৰ্যাদাও বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে সমাজৰ সকলো খণ্ডতে মহিলা সবলীকৰণৰ স্পষ্ট ছবি দেখিবলৈ পোৱা গৈছে আৰু বিশ্বই ভাৰতীয় মহিলাসকলৰ শক্তিৰ কথা স্বীকাৰ কৰিছে। ৰাষ্ট্ৰৰ উন্নয়নত মহিলা আত্মসহায়ক গোটৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে মহিলা সবলীকৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিব বুলি ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে যোৱা দশকত মহিলা সুৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে লাভ কৰা সাফল্যৰ বিষয়ে আলোকপাত কৰে। এই সন্দৰ্ভত শ্ৰীমোদীয়ে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে যুগুতাই উলিওৱা নতুন ফৌজদাৰী আইনকেইখনৰ ৰূপায়ণৰ কথা উল্লেখ কৰে। লাখপতি বাইদেউ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে 25,000ৰো অধিক আত্মসহায়ক গোটৰ 2.5 লাখৰো অধিক মহিলাক 450 কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰে। শ্ৰীমোদীয়ে লগতে 5 গৰাকী লাখপতি বাইদেউক প্ৰমাণ পত্ৰ প্ৰদান কৰি সন্মানিত কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱচাৰী জিলাত লাখপতি বাইদেউ আঁচনিৰ 10 গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। এই কথোপকথনত হিতাধিকাৰী মহিলাকেইগৰাকীয়ে নিজৰ অভিজ্ঞতাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে। মত বিনিময়ৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু নৱচাৰীৰ সাংসদ চি আৰ পাটিল উপস্থিত থাকে। মহিলাসকলৰ মাজত উদ্যমশীলতাৰ প্ৰসাৰ আৰু তেওঁলোকৰ বিত্তীয় সবলীকৰণৰ উদ্দেশ্যে 2023 চনত লাখপতি বাইদেউ আঁচনিখন প্ৰণয়ন কৰা হৈছিল। ইয়াৰ অধীনত কৃষি, পশুপালন আৰু ক্ষুদ্ৰ উদ্যোগৰ দৰে বিভিন্ন ক্ষেত্ৰৰ পৰা বছৰি কমেও 1,00,000 টকা উপাৰ্জন কৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক লাখপতি বাইদেউ হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। এই মহিলাসকলে আৰ্থিক সাহায্যৰ লগতে বৃত্তিগত প্ৰশিক্ষণো লাভ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাছিয়াই যোৱা নিশা ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণত 14 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে। ইউক্ৰেইনৰ গৃহ বিভাগৰ সূত্ৰই জনোৱা মতে ৰাছিয়াৰ সেনাবাহিনীয়ে বেলিষ্টিক মিছাইল, একাধিক ৰকেট আৰু ড্ৰোনেৰে আক্ৰমণ কৰাৰ ফলত 8টা বহুমহলীয়া অট্টালিকা আৰু 30খন বাহনৰ ক্ষতি সাধন হয়। সূত্ৰটোৱে আৰু জনোৱা মতে এই আক্ৰমণত ডনেষ্টক অঞ্চলতো 8টা আৱাসিক ভৱন আৰু 1টা প্ৰশাসনিক ভৱন ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে কালি ৰাছিয়াই কৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ গেছ আৰু শক্তিখণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি সাধন হয়। ইয়াৰ পিছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে আকাশীপথ আৰু সাগৰীয় ক্ষেত্ৰত যুদ্ধবিৰতিৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে তথ্যৰ আদান প্ৰদান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে কালি আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান মেক্সাৰ টেকনলজিছে পূৰ্বতে ইউক্ৰেইনলৈ প্ৰেৰণ কৰা উপগ্ৰহীয় তথ্য প্ৰেৰণ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। ইয়াৰ পিছতে আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত ইউক্ৰেইন যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইফালে ৰাছিয়াৰ লেনিনগ্ৰাদ অঞ্চলৰ গৱৰ্ণৰ আলেকজেণ্ডাৰ ড্ৰজডেংকোৱে আজি জনোৱা মতে ৰাছিয়াৰ অন্যতম বৃহৎ শোধনাগাৰ হিচাপে পৰিচিত কিৰিচি শোধনাগাৰৰ এটা টেংক ইউক্ৰেইনৰ এখন ড্ৰোন ৰাছিয়াই গুলীয়াই ভূপতিত কৰাৰ ফলত ধবংস অৱশেষ পৰি ক্ষতিগ্ৰস্ত হৈছে। ছিৰিয়াৰ উপকূলীয় অঞ্চল লাটাকিয়াত আজি পুৱা ছিৰিয়া সেনা আৰু উগ্ৰবাদী সংগঠন বাছাৰ অল আছাদৰ মাজত হোৱা যুদ্ধত 500ৰো অধিক লোকৰ মৃত্যু হৈছে। ব্ৰিটেইনত থকা ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ সংস্থাৰ তথ্য অনুসৰি এই যুদ্ধত কমেও 120জন বিদ্ৰোহীৰ লগতে 93জন ছিৰিয়ান সেনা নিহত হৈছে। তদুপৰি এই সংঘৰ্ষত কমেও আন 330জন সাধাৰণ লোক নিহত হৈছে। ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে চৰকাৰী বাহিনীয়ে স্থলভাগৰ বিভিন্ন অঞ্চলত নিয়ন্ত্ৰণ ক্ষিপ্ৰতাৰে নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাবলেহ নামৰ অঞ্চলটোত প্ৰথমে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। পৰৱৰ্তী সময়ত এই সংঘৰ্ষ দেশখনৰ উপকূলীয় অঞ্চললৈ বিয়পি পৰে। পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক 31 মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যাৰ্পণ মন্ত্ৰালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহান জনোৱাৰ এদিনৰ পিছতে পাকিস্তানে এই নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা লোকসকলক পৰৱৰ্তী 3 সপ্তাহৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ কোৱা হৈছে। নিৰ্দেশটোত 1 এপ্ৰিলৰ পৰা বৈধ প্ৰব্ৰজনকাৰীসকলক বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি উল্লেখ কৰা হৈছে। ভাৰত কাইলৈ ডুবাইত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8:30 বজাত আৰম্ভ হ'ব। ভাৰতে মঙলবাৰে ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক 4 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে নিউজিলেণ্ডে বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল খেলখনক লৈ ডুবাইত অভূতপূৰ্ব উৎসাহ পৰিলক্ষিত হৈছে। ভাৰতীয় মহিলা কাবাডীৰ দলে 5ম বাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। যোৱাবাৰৰ চেম্পিয়ন ভাৰতে আজি বিয়লি তেহৰাণত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত আয়োজক দেশ ইৰাণক 32-25 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান চৰকাৰ মহিলা সবলীকৰণৰ প্ৰতি বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাছিয়াই যোৱা নিশা ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণত 14জন লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতীয় মহিলা কাবাডীৰ দলে 5ম বাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। আৰু ভাৰত কাইলৈ ডুবাইত হ'বলগীয়া ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।